ছাত্ৰ ছাত্ৰীসকল, তোমালোকক আগৰ ক্লাছত অভিজ্ঞানম শকুন্তলম নাটকৰ চতুৰ্থ অংকত থকা বিশেষ বিশেষ কথাকেইটাৰ বিষয়ে কোৱা হৈছিল। ঋষিৰ প্ৰভাত দৰ্শন, শকুন্তলাৰ বিদায়ৰ বাতৰি শুনি প্ৰিয়ম্বদা অনুসূয়াই সখীৰ বাবে দ্ৰব্য আহৰণ কৰা, তাপসীসকলে শকুন্তলাক আশীৰ্বাদ দিয়া আৰু বিদায়ৰ দৃশ্য, এই চাৰিওটাই প্ৰধান দৃশ্য বুলি তোমালোকক মই কৈছিলোঁ। আজি তোমালোকক ক'ব বিচাৰিছোঁ এই চতুৰ্থ অংকটোত কাহিনীৰ ক্ৰমটো কেনেধৰণে আগবাঢ়ি গৈছে সেই বিষয়ে। যদি তোমালোকৰ হাতত নাটকখন আছে তেতিয়াহ'লে তোমালোকে সন্মুখত মেলি ল'বা, আৰু যদি সন্মুখত নাই তেতিয়াহ'লে পিছত হ'লেও পঢ়ি এই ঘটনাক্ৰমটো তোমালোকে মিলাই চাবা। দুষ্যন্ত আৰু শকুন্তলাৰ মাজত তোমালোকে জানা কেনেকৈ বিয়া হৈছিল, এই বিয়াৰ প্ৰথাটোক কি বুলি কোৱা হয়, গান্ধৰ্ব প্ৰথা। গান্ধৰ্ব প্ৰথাৰ মাজেদি তেওঁলোকৰ বিয়া হৈছিল। ৰজাই আশ্ৰমবাসীসকলৰ লগতে শকুন্তলাৰ পৰাও বিদায় লৈ ৰাজধানীলৈ উভতি গৈছিল। ৰজাই মানে দুষ্যন্ত ৰজাৰ কথা কোৱা হৈছে। তাৰ পাছত এদিন শকুন্তলাৰ প্ৰিয় সখী অনুসূয়া আৰু প্ৰিয়ম্বদা, তেওঁলোকে মনত ৰাখিবা শকুন্তলাৰ সখী দুগৰাকীৰ নাম কি আছিল, অনুসূয়া আৰু প্ৰিয়ম্বদা। তেওঁলোকে সখীয়েকৰ সৌভাগ্য দেৱতাক পূজিবলৈ আশ্ৰমৰ কাননত ফুল তুলিবলৈ যায়। এই ফুল তোলাৰ পৰাই দৃশ্যটো আৰম্ভ হৈছে। দুয়োজনী সখী শকুন্তলাৰ ভৱিষ্যত জীৱনক লৈ চিন্তিত হৈ আছে, উৎকণ্ঠিত হৈ আছে। তেওঁলোকে সেই উৎকণ্ঠাৰ পৰিচয়টো দুটা ধৰণে দিছে। অনুসূয়াই কৈছে যে যদিও ৰজা দুষ্যন্তৰ দৰে উপযুক্ত পাত্ৰৰ সৈতে শকুন্তলা বিবাহ পাশত আবদ্ধ হৈছে আৰু সেই কথাত তেওঁ সন্তোষ পাইছে, কিন্তু ৰজা নগৰলৈ গৈ শকুন্তলাৰ কথা মনত পেলাবনে বাৰু, এই চিন্তাটোৱে অনুসূয়াক কিন্তু বৰ ব্যতিব্যস্ত কৰি তুলিছে। এই চিন্তাটো মনলৈ অহাৰো কাৰণ আছে। প্ৰিয়ম্বদাৰ চিন্তাটো কিন্তু অলপ বেলেগ ধৰণৰ। প্ৰিয়ম্বদাই তেনে এজন সুন্দৰ লোকৰ ওপৰত কিবা সন্দেহ কৰিবলগীয়া আছে বুলি ভবাই নাই। প্ৰিয়ম্বদাৰ তুলনাত অনুসূয়া অলপ বেছি দূৰদৰ্শী। কন্ন ঋষি তীৰ্থৰ পৰা উভতি আহি এই বিয়াখনত অনুমোদন জনাবনে নাই সেইটোহে কিন্তু প্ৰিয়ম্বদাই চিন্তা কৰিছে। তেতিয়াই অনুসূয়াই মনত পেলাই দিছে যে পূৰ্বৰে পৰা যিহেতু দেউতাই, মানে কন্ন মুনি কথা কৈছে, দেউতাই উপযুক্ত দৰালৈ শকুন্তলাক বিয়া দিবলৈ সংকল্প কৰিয়ে থৈছে, গতিকে তেওঁ এই মিলনত আপত্তি নিশ্চয় নকৰিব। দুয়ো এনেধৰণে কথা বতৰা পাতি শকুন্তলাৰ সৌভাগ্য দেৱতাক পূজা কৰিবলৈ বুলি ফুল চিঙিছে। এনেতে আশ্ৰমৰ কুটিৰৰ পদূলিমুখত কোনো এক অতিথিৰ কণ্ঠস্বৰ শুনিবলৈ পালে। কুটিৰত থকা শকুন্তলাই অতিথিৰ সোধপোছ কৰিব বুলি দুয়ো নিশ্চিন্ত হৈ ফুল চিঙি থাকিল। এনেকৈ আশ্ৰমলৈ যদি কোনোবা অতিথি আহে, গতিকে যদি আহে তেতিয়া সেইজনক শুশ্ৰূষা কৰাটো আশ্ৰমত থকা সকলোৰে কৰ্তব্য, আৰু যদি ভালদৰে শুশ্ৰূষা নকৰে তাৰ ফল বহুত বেয়া হ'ব পাৰে। এইটো আশ্ৰমৰ কোনো নিয়মত নপৰে। গতিকে এওঁলোকে ভাবিলে যে আমি ফুলে চিঙি থাকোঁ, কুটিৰত যিহেতু শকুন্তলা আছে তেওঁ অতিথি সোধপোচ কৰিব। কিন্তু শকুন্তলা বিমৰ্ষ হৈ আছে, তেওঁ দুষ্যন্ত ৰজাই নিজৰ ৰাজ্যলৈ যোৱাৰ পিছত শকুন্তলাক মনত পেলোৱা নাই, কিয় বা মনত পেলোৱা নাই, এই কথাখিনি ভাবি ভাবি অন্যমনস্ক হৈ আছে। তেওঁলোকে দেখিলে অতিথিজনে অসন্তুষ্ট হৈ শকুন্তলাকচোন অভিশাপ দিছে। কি বুলি অভিশাপ দিছে? যাৰ কথা ভাবি তই তোৰ দৰে তপস্বীজনক অৱজ্ঞা কৰিছ, বাৰে বাৰে মনত কৰি দিলেও মদাহী লোকৰ দৰে যিজনে তোৰ কথা সময়ত মনত পেলাব নোৱাৰিব। যাৰ কথা ভাবি তই মোৰ দৰে তপস্বীজনক অৱজ্ঞা কৰিছ, বাৰে বাৰে মনত কৰি দিলেও, মানে মনত পেলাই দিলেও মদাহী লোকৰ দৰে, সেইজনে তোৰ কথা সময়ত মনত পেলাব নোৱাৰিব, এইবুলি অভিশাপ দিলে। এই কথা কেইষাৰ সখী দুয়োজনী শুনিলে আৰু নিজকে ধিক্কাৰ দিলে, কি হ'ব এতিয়া? দূৰৰ পৰা তেওঁলোকে দেখিলে অভিশাপ দিয়াজন হৈছে দুৰ্বা সামনি। আমি জানো যে দুৰ্বা সামনি খুব খঙাল আছিল। তেওঁ খং উঠিলে আৰু লগে লগে অভিশাপ দিলে আৰু লগে লগে গুচি যাবলৈ বেগাবেগিকো খোজ ল'লে। তেতিয়া দুই সখী বিপাঙত পৰিল। অনুসূয়াই পৰামৰ্শ দিলে প্ৰিয়ম্বদাক আৰু প্ৰিয়ম্বদাই দৌৰি গ'ল ঋষিক উভতাই আনিবলৈ। এনেতে অনুসূয়াৰ হাতৰ পৰা ফুলৰ কুকিটো সৰি পৰিল, ফুলবোৰো মাটিত য'তে ত'তে হেঁচৰতি হৈ পৰিল। এইটো মানে এটা অমংগল নিচিনা দেখুৱাইছে। সেইবোৰ আকৌ বুটলি থাকোঁতে প্ৰিয়ম্বদাই উভতি আহি জনালেহি যে খঙৰ ভমকত ঋষিজন ওলটিবলৈ সৈমান নহ'ল। মাথোন শকুন্তলাৰ এই প্ৰথম দুখটি ক্ষমা কৰিব লাগে বুলি প্ৰিয়ম্বদাই ঋষিৰ ভৰিত পৰি ক্ষমা খোজাত কোনো এক অভিজ্ঞান আভৰণ দৰ্শনৰ দ্বাৰা সাপ নিৰ্বৰ্তিত হ'ব বুলি কৈ দুৰ্বাসা ঋষি গুচি গ'লগৈ। এতিয়া কি দিলে যে তেওঁ কেতিয়াও ক্ষমা কৰিব নোৱাৰে? কিন্তু কথা আশাৰ কৈ গ'ল যে অভিজ্ঞান আভৰণ দৰ্শনৰ দ্বাৰা। অভিজ্ঞান শব্দটোৰ অৰ্থ হৈছে যিটো বস্তুৱে পুৰণি কথা মনত পেলাই দিব পাৰে। গতিকে অভিজ্ঞান আভৰণ বুলি কৈছে। আভৰণ হ'বলৈ হ'লে কিবা এটা পিন্ধিব লাগিব আৰু সেইটোৱে হৈছে আঙুঠিটো। আৰু সেই আঙুঠিটো দৰ্শন হ'লেহে সাপৰ পৰা শকুন্তলাই পৰিত্ৰাণ পাব। এনেকুৱা এটা অভিশাপ দি ঋষি দুৰ্বাসা অন্তৰ্ধান হৈ গ'ল। ৰজাই আশ্ৰম এৰি যোৱাৰ সময়ত শকুন্তলাক পিন্ধাই দি থৈ যোৱা আঙুঠিটো এতিয়াও শকুন্তলাৰ হাততে আছে বুলিয়েই দুয়ো সখীৰ মুখলৈ পানী আহিল। দুয়ো ভাবিলে ৰক্ষা তেওঁ। আঙুঠিটো যদি ৰজাক দেখুৱাই দিয়া হয় তেতিয়াহ'লে মনত পৰিব, যদি পাহৰিও গৈছে মনত পৰিব, আঙুঠিটো আছেই, এইবুলি দুয়ো নিশ্চিন্ত হ'ল। এতিয়া দুয়োগৰাকীয়ে আশ্ৰমলৈ আহি তেওঁৰ চিন্তাৰ সাগৰত বুৰ গৈ থকা শকুন্তলাক দেখি অভিশাপৰ কথা নক'লেই। দুয়ো ভাবিলে যে অভিশাপৰ কথাটো কেলৈ কৈ দিওঁ, আঙুঠিটো যিহেতু আছেই সেইটো দেখিলেই মনত পৰিব, গতিকে অভিশাপৰ কথা ক'লে সখীৰ চিন্তা বাঢ়িবহে, গতিকে আমি নকওঁ, এইবুলি তেওঁলোকে এটা সিদ্ধান্ত ল'লে।